কৃষকসকলৰ বাবে এয়া এক সন্মানৰ শব্দ। বীজ সাৰৰ বাবে মহাজনৰ পৰা কত ঋণ লৈছিল, তেতিয়া শস্যৰ ক্ষতিৰ বাবে আপুনি কেনেদৰে কান্দিছিল? মোদীজীয়ে আমাৰ দুখ বেদনা বুজি পাইছে, এম এছ পি বৃদ্ধি কৰিছে, জলসিঞ্চন বৃদ্ধি কৰিছে, বীমা পৰিশোধ বৃদ্ধি কৰিছে, অনলাইন বজাৰ সৃষ্টি কৰিছে, আৰু তথাপিও তেওঁ কয় যে এইটো মাত্ৰ এটা আৰম্ভণিহে। দেশক আৰু আগুৱাই লৈ যোৱাৰ মোদীজীৰ এয়া গেৰাণ্টি, আৰু মোদীজীক আগুৱাই লৈ যোৱাৰ গেৰাণ্টি
মোৰ।
প্ৰথম ফলৰ চিহ্নত ভোট দিয়ক, বিজেপিক জয়যুক্ত কৰক।
এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়, সন্ধিয়া ছয় বজাৰ বাতৰি পঢ়িছো ৰূপজ্যোতি বৰুৱাই। বিজেপিয়ে 400খনতকৈ অধিক আসন লাভ কৰিলে সংৰক্ষণ ব্যৱস্থাৰ অৱসান ঘটাব বুলি কংগ্ৰেছে ভুৱা প্ৰচাৰ চলোৱা বুলি বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অভিযোগ তুলিছে। গুৱাহাটীত আজি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এইদৰে অভিযোগ কৰে। শ্ৰীশ্বাহে কয় যে এই দাবী সম্পূৰ্ণ ভিত্তিহীন। তেওঁ কয় যে বিজেপিয়ে অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে সংৰক্ষণৰ পোষকতা কৰে। বিজেপিয়ে সমগ্ৰ দেশত ভাল সঁহাৰি লাভ কৰা বুলিও নেতাগৰাকীয়ে দাবী কৰে। কৰ্ণাটকৰ হাছান সংসদীয় সমষ্টিৰ প্ৰাৰ্থী প্ৰজ্বল ৰেৱান্নাৰ অশালীন ভিডিঅ' সম্পৰ্কীয় অভিযোগ সন্দৰ্ভত বিজেপিৰ স্থিতি স্পষ্ট কৰি শ্ৰীশ্বাহে কয় যে তেওঁৰ দলে মহিলাৰ বিৰুদ্ধে যিকোনো অপৰাধ সহ্য নকৰে আৰু বিষয়টো সন্দৰ্ভত আৰক্ষীৰ তদন্তৰ পোষকতা কৰে। মহিলাৰ বিৰুদ্ধে এনেধৰণৰ অপৰাধৰ সৈতে জড়িত ব্যক্তিক কঠোৰ শাস্তি বিহিব লাগে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। ৰাজ্যৰ 4টা সমষ্টি ক্ৰমে গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰত 7 মে'ত লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ কৰা হ'ব। এই 4টা সমষ্টিত বৰ্তমান বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান তীব্ৰ হৈ উঠিছে। বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলৰ লগতে নেতাকৰ্মীসকলে প্ৰচাৰ চলাই ভোটদাতাসকলৰ মন আকৰ্ষণৰ চেষ্টা কৰিছে। উল্লেখযোগ্য যে তৃতীয় পৰ্যায়ত হ'বলগীয়া নিৰ্বাচনত মুঠ 47গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ইয়াৰে ভিতৰত 6গৰাকী মহিলা প্ৰাৰ্থী। এই নিৰ্বাচনত মুঠ 81,49,051গৰাকী ভোটদাতাই ভোটদান কৰিব। ভোটদাতাসকলৰ ভিতৰত 41,544গৰাকী পুৰুষ, 40,48,436গৰাকী মহিলা ভোটাৰ আৰু 111গৰাকী তৃতীয় লিংগৰ ভোটাৰ। এই ভোটদাতাসকলে 9,516টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰিব। বিজেপিৰ নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি দুধনৈ, চমৰীয়াকে আদি কৰি বিভিন্ন স্থানত নিৰ্বাচনী প্ৰচাৰ কাৰ্যত অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে চমৰীয়াৰ বিজয় সংকল্প সভাত অংশগ্ৰহণ কৰি ৰাইজৰ সহযোগ সঁহাৰি প্ৰত্যক্ষ কৰি উৎসাহিত হোৱা বুলি প্ৰকাশ কৰে। তেওঁ উন্নয়নৰ স্বাৰ্থত মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিক ভোট দিবলৈ আহান জনায়। মুখ্যমন্ত্ৰীগৰাকীয়ে গোৱালপাৰা জিলাৰ ৰংতুলিত গুৱাহাটী লোকসভা সমষ্টিৰ বিজয় সংকল্প সমাৱেশ শীৰ্ষক বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেতা সৰ্বানন্দ সোণোৱালে বাক্সাৰ থমনাত আজি কোকৰাঝাৰ লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ প্ৰচাৰ চলায়। সাংবাদিকৰ আগত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে জনসাধাৰণৰ সহযোগিতাই মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ জয় নিশ্চিত কৰিছে। মন্ত্ৰীগৰাকীয়ে আৰু কয় যে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ কাৰ্যৰ বাবে জনসাধাৰণ অতি আনন্দিত। ইফালে বাক্সাৰ, সোণবাৰী আৰু শালবাৰীত মন্ত্ৰী উৰ্খাও ব্ৰহ্ময়ো কোকৰাঝাৰ লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীৰ হৈ প্ৰচাৰ কাৰ্য চলায়। মন্ত্ৰী ব্ৰহ্মই সংবাদ মাধ্যমত উল্লেখ কৰে যে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে 10খন আসনি লাভ কৰিব। বিজেপি নেতা তথা মন্ত্ৰী পীযুষ হাজৰিকা আৰু অজয় কুমাৰ ৰায়ে বিজনী বিধানসভা সমষ্টিৰ অন্তৰ্গত বিষ্ণুপুৰত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। তদুপৰি মন্ত্ৰীগৰাকীয়ে মাজৰাবাৰী আৰু পালেংবাৰীতো 2খন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। অগপ সভাপতি তথা মন্ত্ৰী অতুল বৰাই আজি ধুবুৰী লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জাভেদ ইছলামৰ হৈ গোৱালপাৰা জিলাৰ গোসাঁইডুবি আৰু সোণাৰীত নিৰ্বাচনী প্ৰচাৰ চলায়। ইফালে অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্ত আৰু বিজেপি নেতা জয়ন্ত মল্ল বৰুৱাই দক্ষিণ শালমৰা মানকাষ্টৰ জিলাৰ হাত চিঙিমাৰীত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকাত অনুষ্ঠিত হ'বলগীয়া ICC পুৰুষৰ T20 বিশ্বকাপ 2024ৰ বাবে ভাৰতীয় ক্ৰিকেট দলটো ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডে ঘোষণা কৰিছে। ৰোহিত শৰ্মাই দলটোক নেতৃত্ব দিব আৰু হাৰ্দিক পাণ্ডিয়াক উপ অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে। দলটোত স্থান লাভ কৰা বাকী সদস্যসকল হৈছে যশস্বী জয়ছোৱাল, বিৰাট কোহলি, সূৰ্যকুমাৰ যাদৱ, ঋষভ পন্ত, সঞ্জু ছেমছন, শিৱম দুবে, ৰবীন্দ্ৰ জাদেজা, অক্ষৰ পেটেল, কুলদীপ যাদৱ, ইজবেন্দ্ৰ চহেল, অৰ্ষদীপ সিং, যশপ্ৰীত বুমৰাহ আৰু মহম্মদ ছিৰাজ। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।